গীতমালা 136 অধ্যায়। যীহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ প্ৰেম চিৰকাললৈকে থাকে। দেৱতাবোৰেও ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। প্ৰভুসকলৰো প্ৰভুৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে তেওঁ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই জ্ঞানেৰে আকাশমণ্ডল সৃষ্টি কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই জলসমূহৰ ওপৰত ভূমণ্ডল বিস্তাৰ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই মহাজ্যোতিবোৰ নিৰ্মাণ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্যৰ নিৰ্মাণ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্মাণ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই মিছৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই ইজৰাইলক তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই পৰাক্ৰমী হাত আৰু মেলা বাহুৰে তেওঁলোকক উলিয়াই আনিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই চুপ সাগৰক দুভাগ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই ইজৰাইলক তাৰ মাজেদি পাৰ কৰালে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই ফৰুণ আৰু তেওঁৰ সৈন্যসমূহক চুপ সাগৰত পেলাই দিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই প্ৰতাপী ৰজাসকলক বধ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই ইমূৰীয়াবোৰৰ ৰজা ছিহোনক বধ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই বাছানৰ ৰজা উগক বধ কৰিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিলে তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই তেওঁলোকৰ দেশ নিজ দাস ইজৰাইলক অধিকাৰৰ কাৰণে দিলে তেওঁ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই আমাৰ হীন অৱস্থাত আমাক সোঁৱৰিলে তেওঁ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে তেওঁ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। যিজনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে তেওঁ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী। স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্ৰেম অনন্তকাল স্থায়ী।